এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ বেবেজিয়াৰ কুমাৰটোপত 26 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰে। 16 বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনীঘৰটো নিৰ্মাণ কৰা হ'ব। প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ অংশ হিচাপে নিৰ্মাণ কৰিবলগীয়া এই ৰান্ধনীঘৰটো চলিত বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই আজিৰ দিনটো লখিমপুৰৰ শিক্ষাখণ্ডৰ বাবে এটা স্মৰণীয় দিন বুলি অভিহিত কৰে। ৰাজ্য চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সহযোগত নিৰ্মাণ হ'বলগীয়া এই কেন্দ্ৰীয় সামূহিক ৰান্ধনীগৃহই জিলাখনৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক পুষ্টিকৰ আৰু সন্তোষজনক খাদ্য প্ৰদান সুনিশ্চিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই আজি 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ উত্তৰ লখিমপুৰ নগৰৰ পানী যোগান আঁচনি আৰু উত্তৰ লখিমপুৰ ইক' পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। আজি দিনৰ ভাগত তেওঁ 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লখিমপুৰ জিলা পৰিষদৰ নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰে। অম্বুবাচী মহাযোগ সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্ত, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই আজি কামাখ্যা মন্দিৰৰ চৌহদত এখন যৌথ সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই অম্বুবাচী মহাযোগৰ সময়ছোৱাত কোনোধৰণৰ হুলস্থুল বা সমদল আদি নকৰিবলৈ আহ্বান জনায়। মা কামাখ্যাৰ আৰাধনা তথা পৰম্পৰাত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসন হস্তম হৈ থাকিব বুলি তেওঁ প্ৰকাশ কৰে। নীলাচল পাহাৰৰ ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ছোৱাত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই অনুসৰি মহাযোগৰ সময়ছোৱাত সকলো ভক্তই পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে নীলাচল পাহাৰলৈ যাব পাৰিব। সন্ধিয়া 6 বজাৰ পাছত ভক্তসকলে মন্দিৰলৈ যাব নোৱাৰিব। একেদৰে পাণ্ডুৰ দিশৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথছোৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। বিশেষ জৰুৰীকালীন অৱস্থাতহে এই পথছোৱা ব্যৱহাৰ কৰা হ'ব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। 26 আৰু 27 জুনত বিশেষ অথবা VIP দৰ্শনৰ সুবিধা নাথাকিব। উল্লেখযোগ্য যে অহা 22 জুনৰ দুপৰীয়া 2:56 প্ৰবৃত্তিৰ লগে লগে 3 দিনৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব। অহা 26 জুনৰ নিবৃত্তিৰ পাছতহে ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব। বাল্য বিবাহ আৰু কম বয়সতে হোৱা গৰ্ভাৱস্থা ৰোধ কৰাৰ সন্দৰ্ভত দৰং জিলা স্বাস্থ্য বিভাগে বিশেষ সজাগতামূলক অভিযান আৰম্ভ কৰিছে। সেই অনুসৰি আজি জিলাখনৰ লতাখাট আয়ুষ্মান আৰোগ্য মন্দিৰৰ অন্তৰ্গত ৰংচা লতাখাট ME মাদ্ৰাছাত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত বাল্য বিবাহ আৰু কম বয়সতে হোৱা গৰ্ভাৱস্থাৰ পৰা হ'ব পৰা বিপদ আৰু স্বাস্থ্যৰ অৱনতিৰ বিষয়ে অৱগত কৰা হয়। সভাত গাঁও প্ৰধান আৰু পঞ্চায়ত প্ৰতিনিধিসকলে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগক সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। মণিপুৰত পুনৰ 7 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাজ্যখনৰ বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 19লৈ বৃদ্ধি পাইছে। মণিপুৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ে প্ৰকাশ কৰা মতে আজি 16 জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে 7 জনৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰে ইম্ফল পশ্চিম জিলাৰ 5 জন আৰু কাকচিং আৰু থৌবাল জিলাৰ 1জনকৈ লোক আছে। ইপিনে ডিমাপুৰত আজি 1জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। কোহিমাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাঃ মেৰেনিনলা চেনলেমে জনোৱা মতে লোকজনৰ দেহত কোভিডৰ কেতবোৰ লক্ষণ দেখা দিয়ে আৰু সম্প্ৰতি তেওঁক নিজ গৃহত আছুতীয়াকৈ ৰখা হৈছে। নাগালেণ্ড স্বাস্থ্য বিভাগে কোভিডৰ এই নতুন প্ৰকাৰক লৈ জনসাধাৰণক ভীতিগ্ৰস্ত নহবলৈ আৰু প্ৰয়োজনীয় স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনাইছে। বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা তথা অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে জিলা পুথিভঁৰাল প্ৰাংগণত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। পৰিষদে নামনি সোৱণশিৰিকে ধৰি বৃহৎ নদীবান্ধসমূহে ৰাজ্যখনক নদীমাতৃক সভ্যতা, সংস্কৃতি, জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশতন্ত্ৰৰ প্ৰতি ভাবুকি নমাই অনাৰ আশংকা ব্যক্ত কৰে। জিলা সমিতিয়ে লগতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰাৰ বাবেও দাবী জনায়। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজৌৰীয়ে আজি ধেমাজিৰ মাছখোৱাৰ এটা জৈৱিক কৃষি উৎপাদন কোম্পানী পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কোম্পানীটোৰ দ্বাৰা উৎপাদিত ধান আৰু অন্যান্য খাদ্য সামগ্ৰীসমূহ পৰীক্ষা কৰাৰ লগতে কৃষকসকলৰ সৈতেও মত বিনিময় কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।